কলসীয়া পত্ৰ এক অধ্যায়। কলসীয়াসকলৰ প্ৰতি প্ৰেমৰ নমস্কাৰ। ঈশ্বৰৰ ইচ্ছাৰ দ্বাৰাই খ্ৰীষ্ট যীশুৰ নিযুক্ত পাচনি পৌল আৰু তিমোথেও ভাই কলসীত থকা খ্ৰীষ্টিত বিচাৰী ভাই আৰু পবিত্ৰ লোকসকলৰ সমীপলৈ আমাৰ পিতৃ ঈশ্বৰৰ পৰা আপোনালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক। আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ পিতৃ ঈশ্বৰক ধন্যবাদ জনাওঁ আপোনালোকৰ কাৰণে। সদায় আমি প্ৰাৰ্থনা কৰি আছো। আমি শুনিবলৈ পালোঁ যে খ্ৰীষ্ট যীশুত আপোনালোকৰ যি বিশ্বাস আৰু ঈশ্বৰৰ কাৰণে পৃথক কৰি ৰখা পবিত্ৰ লোকসকলৰ প্ৰতি যি প্ৰেম আছে, সেইদৰে আপোনালোকৰ কাৰণেও আশাধনৰ বিষয় স্বৰ্গত সাঁচি থোৱা হৈছে। আপোনালোকৰ মাজত উপস্থিত হোৱা শুভবাৰ্তাৰ ৰূপ সত্যতাৰ বাবে প্ৰথমে শুনিলে আৰু যিদিনা আপোনালোকে সত্যৰূপে ঈশ্বৰৰ অনুগ্ৰহৰ কথা শুনিলে আৰু জানিলে, সেইদিনাৰ পৰাই সেই শুভবাৰ্তা আপোনালোকৰ মাজত যেনেকৈ গোটেই জগততো তেনেকৈ উপস্থিত হৈ ফল ধৰি বাঢ়ি আছে। সেইবোৰ আপোনালোকে আমাৰ প্ৰিয় সদা ইপ্ৰাফাৰ পৰাই শিকিলে। তেখেত আমাৰ কাৰণে খ্ৰীষ্টীয়ৰ বিশ্বাসী পৰিচাৰক আৰু পবিত্ৰ আত্মাৰ গুণত আপোনালোকৰ যি প্ৰেম আছে তাক তেখেতে আমাৰ আগত প্ৰকাশ কৰিলে। খ্ৰীষ্টৰ মহিমা আৰু পৰিত্ৰাণ সাধক কাৰ্য। এইকাৰণে এই কথা শুনা দিনৰে পৰা আমি আপোনালোকৰ বাবে প্ৰাৰ্থনা কৰিবলৈ নেৰিলোঁ। আপোনালোক সকলোৱে আত্মিক জ্ঞান আৰু বুদ্ধিৰ সম্বন্ধে ঈশ্বৰৰ ইচ্ছা বিষয়ক তত্ত্বজ্ঞানেৰে পৰিপূৰ্ণ হওক। আমি এনেধৰণে প্ৰাৰ্থনা কৰি আছোঁ যাতে সকলোভাৱে সন্তুষ্ট কৰিবৰ অৰ্থে আপোনালোকে যেন প্ৰভূত যোগ্যৰূপে জীৱন যাপন কৰে আৰু তেওঁৰ সেই তত্ত্বজ্ঞানত বাঢ়ি সকলো সৎকৰ্মত ফলৱন্ত হয়। আমি নিবেদন কৰোঁ যে আপোনালোকে যেন সম্পূৰ্ণ সহন আৰু চিৰসহিষ্ণুতাৰ অৰ্থে তেওঁৰ প্ৰতাপৰ পৰাক্ৰম অনুসাৰে সকলো শক্তিৰে শক্তিবন্ত হয়। আমি নিবেদন কৰোঁ আৰু আনন্দৰে সৈতে তেওঁৰ ধন্যবাদ কৰোঁ, কাৰণ পিতৃয়ে আমাক পবিত্ৰ লোকসকলৰ যি অধিকাৰ পোহৰত আছে সেই অধিকাৰৰ অংশীদাৰ হ'বলৈ যোগ্য কৰিলে। তেওঁৱে আমাক আন্ধাৰৰ পৰাক্ৰমৰ পৰা উদ্ধাৰ কৰি নিজ প্ৰেমৰ পুত্ৰৰ ৰাজ্যত স্থানান্তৰণ কৰি থলে। তেওঁৰ সেই পুত্ৰত আমাৰ মুক্তি, পাপৰ ক্ষমা আছে। সেই পুত্ৰ অদৃশ্য ঈশ্বৰৰ প্ৰতিমূৰ্তি, তেওঁ গোটেই সৃষ্টিৰ প্ৰথম জাত। কিয়নো যি যি স্বৰ্গত আৰু পৃথিৱীত দৃশ্য আৰু অদৃশ্য বস্তু আছে, সেই সকলোবোৰ তেওঁতে সৃষ্ট হ'ল। সিংহাসন হওক বা প্ৰভুত্ব হওক, আধিপত্য হওক বা ক্ষমতা হওক, এই সকলোবোৰ তেওঁৰ দ্বাৰাই আৰু তেওঁৰ কাৰণে সৃষ্টি কৰা হ'ল। তেওঁ সকলোৰে পূৰ্বৰে পৰা আছে আৰু সকলোবোৰ তেওঁৰে নিয়ন্ত্ৰণত আছে। তেওঁৱেই হৈছে তেওঁৰ শৰীৰৰ স্বৰূপ, মণ্ডলীৰ মূৰ। তেওঁৱেই প্ৰাথমিক প্ৰাধিকাৰী। তেওঁ আদি আৰু মৃত লোকৰ মাজৰ পৰা প্ৰথম জাত। এইকাৰণে সকলো বিষয়তে তেওঁ অগ্ৰগণ্য হয়। সেইকাৰণে ঈশ্বৰে আনন্দেৰে সিদ্ধান্ত ল'লে যে তেওঁৰ সকলো সম্পূৰ্ণতা বাস কৰা উচিত আৰু তেওঁৰ দ্বাৰাই সকলোবোৰ তেওঁৰে সৈতে মিলন সাধন কৰিলে। পৃথিৱীত থকা হওক বা স্বৰ্গত থকা হওক, তেওঁৰ ক্ৰুচৰ পুত্ৰৰ তেজৰ দ্বাৰাই শান্তি স্থাপন কৰিবলৈ ঈশ্বৰে সকলোতে ভাল দেখিলে। আপোনালোকেও পূৰ্বতে ঈশ্বৰৰ পৰা অসম্পৰ্কীয় আৰু দুষ্কৰ্ম থাকি মনেৰে শত্ৰু হোৱা লোক আছিল। তথাপি ঈশ্বৰে তেওঁৰ দৃষ্টিত আপোনালোকক পবিত্ৰ, নিষ্কলংক আৰু নিৰ্দোষীৰূপে উপস্থিত কৰিবৰ বাবে খ্ৰীষ্টৰ মাংসময় শৰীৰত মৃত্যুৰ দ্বাৰাই এতিয়া মিলন সাধন কৰিলে। আপোনালোকে যি শুভবাৰ্তা শুনিছে তাতে যদি বিশ্বাস কৰি স্থিৰে থাকে আৰু শুভবাৰ্তাৰ পৰা উৎপন্ন হোৱা যি আশা আপোনালোকে পালে, সেই আশাৰ মূলৰ পৰা যদি আঁতৰি নাযায়, তেনেহ'লে খ্ৰীষ্টে সকলোবোৰ সম্পন্ন কৰিব আৰু স্বৰ্গৰ তলত থকা সকলো সৃষ্টিৰ মাজত সেই একে শুভবাৰ্তা প্ৰচাৰিত হৈ আছে। মই পৌল, এই শুভবাৰ্তাৰ এজন দাস। এতিয়া আপোনালোকৰ কাৰণে মোৰ যি দুখ ভোগ তাতেই মই আনন্দ কৰিছোঁ আৰু খ্ৰীষ্টৰ নানা ক্লেশৰ যি অৱশিষ্টখিনি অপূৰ্ণ হৈ আছে সেইখিনি মই তেওঁৰ শৰীৰৰ স্বৰূপ মণ্ডলীৰ কাৰণে মোৰ মাংসত পূৰ্ণ কৰিছোঁ। সেই বাক্য সম্পূৰ্ণকৈ প্ৰচাৰ কৰিবলৈ আপোনালোকৰ কাৰণে ঈশ্বৰে মোক দিয়া ঘৰগিৰি ভাৱ অনুসাৰে মই সেই মণ্ডলীৰ পৰিচাৰক হৈছোঁ। সেই নিগুঢ় তত্ত্ব যুগে যুগে আৰু পুৰুষে পুৰুষে গুপ্ত আছিল, কিন্তু এতিয়া তেওঁ পবিত্ৰ লোকৰ আগত প্ৰকাশিত হৈছে। ঈশ্বৰে তেওঁৰ মূল্যৱান মহিমাময় নিগুঢ় তত্ত্ব অনা ইহুদীসকলৰ ওচৰত প্ৰকাশ কৰিবলৈ মনস্থ কৰিলে। সেই নিগুঢ় তত্ত্ব সকলো লোকৰ কাৰণে, আৰু সেই নিগুঢ় তত্ত্ব হ'ল স্বয়ং খ্ৰীষ্ট, যিজন আপোনালোকৰ মাজত আছে। তেওঁৱেই আমাৰ গৌৰৱৰ আশা, সেইজন তেওঁৱেই যিজনৰ বিষয়ে আমি প্ৰচাৰ কৰি আছোঁ। আমি প্ৰত্যেকজনকে সতৰ্ক কৰোঁ আৰু সকলো প্ৰজ্ঞাৰে প্ৰতিজনক শিক্ষা দি খ্ৰীষ্টক প্ৰচাৰ কৰোঁ, যাতে খ্ৰীষ্টে সকলোকে ঈশ্বৰৰ ওচৰত সিদ্ধ লোকৰূপে উপস্থিত কৰিব পাৰে। তেওঁৰ কাৰ্যসাধক শক্তিৰে মোৰ জীৱনত পৰাক্ৰমেৰে কাৰ্যসাধন কৰি আছে। সেই শক্তি অনুসাৰে তেওঁৰ কাৰণে প্ৰাণপণ কৰি মই পৰিশ্ৰমো কৰি আছোঁ।